পডকাষ্টৰ সমশ্ৰোতালৈ নমস্কাৰ। শ্ৰোতাসকল, আজিৰ পডকাষ্টত আছে ভাৰতৰ বিখ্যাত ক্ৰিকেট খেলুৱৈ কপিল দেৱৰ বিষয়ে দুআষাৰ, এটি তিৱা গীত, আৰু আছে অসমৰ এজন বিখ্যাত সাংবাদিক লেখক নিবাৰণ বৰাৰ বিষয়ে দুআষাৰ। প্ৰথমে এয়া কপিল দেৱৰ বিষয়ে দুআষাৰ। কপিল দেৱৰ জন্ম হৈছিল 1959 চনৰ 6 জানুৱাৰী তাৰিখে।
ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ ক্ৰিকেটাৰ কপিল দেৱৰ নাম সকলোৱে শুনিছে। তেওঁৰ সম্পূৰ্ণ নাম হৈছে কপিল দেৱ ৰামলাল নিখঞ্জ। 1978 চনৰ ছিৰিজত পাকিস্তানৰ বিৰুদ্ধে ফৈচালাবাদ টেষ্টত তেওঁ আত্মপ্ৰকাশ কৰিছিল। 1994 চনত তেওঁ ৰিচাৰ্ড হেডলিৰ 431টা টেষ্ট উইকেটৰ বিশ্ব ৰেকৰ্ড ভংগ কৰে। তেওঁ মুঠ লাভ কৰা উইকেটৰ সংখ্যা 434টা। 20 বছৰ বয়সতেই তেওঁ 100 উইকেট আৰু 1000 ৰান কৰি এক নতুন বিশ্ব অভিলেখ স্থাপন কৰে। 4000 ৰান আৰু 400 উইকেট লাভ কৰা তেওঁই হৈছে প্ৰথমগৰাকী খেলুৱৈ। কপিল দেৱ আছিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আৰু প্ৰশিক্ষক। 1994 চনত ক্ৰিকেটৰ পৰা তেওঁ অৱসৰ লয়। 2006 চনত তেওঁ নেচনেল ক্ৰিকেট একাডেমীত অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। তাৰপিছত 2019 চনত হাৰিয়ানাত স্থাপন কৰা প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ত আচাৰ্যৰূপে যোগদান কৰে। মূলতঃ এগৰাকী ক্ৰিকেটাৰ হলেও কপিল দেৱে 4খন গ্ৰন্থও ৰচনা কৰিছে। তাৰে 3খন আত্মজীৱনীমূলক গ্ৰন্থ হৈছে বাই গডছ ডিগ্ৰী, ক্ৰিকেট মাই ষ্টাইল আৰু ষ্ট্ৰেইট ফ্ৰম দ্য হাৰ্ট। আনখন গ্ৰন্থ হৈছে শিখ ধৰ্ম সম্পৰ্কীয় উই দ্য শিখছ। বহুবাৰ ক্ৰিকেটৰ মেন অব দ্য মেচ, মেন অব দ্য ছিৰিজ খিতাপ লাভ কৰা কপিল দেৱে জীৱনত আন বহুতো বঁটা আৰু সন্মান লাভ কৰিছিল। তাৰ ভিতৰত 1980 চনৰ অৰ্জুন বঁটা, 1982 চনত পদ্মশ্ৰী, 1983 চনত উইজডেন ক্ৰিকেট অব দ্য ইয়েৰ আৰু 1991 চনত লাভ কৰা পদ্মভূষণ অন্যতম। 2010 চনত তেওঁৰ ICC ক্ৰিকেট হল অব ফেমত নাম অন্তৰ্ভুক্ত হয়। ইয়াৰ উপৰি 2008 চনত ভাৰতীয় সেনাই কপিল দেৱক সন্মানীয় লেফটেনেণ্ট কৰ্ণেল পদ যাচি সন্মান জ্ঞাপন কৰে।
ইমান পৰে কপিল দেৱৰ বিষয়ে শুনিলে। এইবাৰ আগবঢ়াইছো এটি তিৱা গীত, পৰিৱেশন কৰিছে বিদ্যুৎ বিকাশ সেনাপতি আৰু সংগীসকলে। তিৱা গীতটি শুনিলে। এইবাৰ আমি নিবাৰণ বৰাৰ বিষয়ে জানোৱা হওক।
প্ৰসিদ্ধ অসমীয়া ৰাজনীতিবিদ, লেখক, সাংবাদিক, শিক্ষক, খেলুৱৈ, সুবক্তা, সমাজকৰ্মী, শ্ৰমিক নেতা তথা কৃষক নেতা নিবাৰণ বৰাৰ নাম বোধকৰো বহুতেই শুনিছে। তেওঁ কুৰি শতিকাৰ দ্বিতীয়াৰ্ধৰ এগৰাকী আগশাৰীৰ অসমপ্ৰেমী আৰু জনমুখী ৰাজনীতিবিদ বুলি গণ্য কৰা হয়। নিবাৰণ বৰাৰ পিতৃ নাৰায়ণ বৰা ডিব্ৰুগড় জিলাৰ শান্তিপাৰা অঞ্চলৰ নিবাসী আছিল যদিও চাকৰিসূত্ৰে তেওঁ বাংলাদেশৰ চিলেট জিলাৰ শ্ৰীমংগলমত থাকিবলগীয়া হৈছিল আৰু তাত থাকোঁতেই 1921 চনৰ 26 এপ্ৰিলত নিবাৰণ বৰাৰ জন্ম হয়। অৱশ্যে নিবাৰণ বৰাৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হৈছিল নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা তেওঁ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 1938 চনত কটন মহাবিদ্যালয়ত নামভৰ্তি কৰে যদিও পিছত কলকাতাৰ ছেইণ্ট পল কলেজত পঢ়িবলৈ যায়। 1941 চনত তেওঁ পুনৰ কটনলৈ উভতি আহে। ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱাৰ প্ৰভাৱত নিবাৰণ বৰা স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰে আৰু লাহোৰলৈ গুচি যায়। তাত তেওঁ লাহোৰ বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান আৰু সাংবাদিকতা বিষয়ত অধ্যয়ন আৰম্ভ কৰে যদিও সেয়া সম্পূৰ্ণ নকৰাকৈ পুনৰ অসমলৈ ঘূৰি আহে। স্বাধীনতা সংগ্ৰামী হিচাপে তেওঁ জেললৈ যায় আৰু জেলৰ পৰা ওলাই শ্ৰমিক সংগঠনত নামি পৰে। শ্ৰমিক আন্দোলন, কৃষক আন্দোলন, গুৱাহাটী তেল শোধনাগাৰ আন্দোলন, ভাষা আন্দোলন, ৰেলৱে ডিভিজন আন্দোলন, বিদেশী বহিষ্কাৰ আন্দোলন আদিতো তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। সাহিত্য ক্ষেত্ৰলৈও নিবাৰণ বৰাই অনবদ্য অৰিহণা আগবঢ়াই থৈ গৈছে। ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দ্বাৰা সম্পাদিত নৱযুগ আলোচনীৰ যোগেদি নিবাৰণ বৰাই লেখক জীৱনৰ পাতনি মেলিছিল। অসম বাতৰি, নীলাচল, নাগৰিক, অসমবাণী, স্বাধীন, বুধবাৰ, জনমত আদি কাকত আলোচনীত তেওঁৰ বহুতো প্ৰবন্ধ প্ৰকাশ পাইছিল। তেওঁৰ দ্বাৰা ৰচিত আৰু প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত লুকিং বেক, স্বাধীন অসম সম্ভৱ নে, গৱেষণামূলক গ্ৰন্থ অপাৰেচন ব্ৰহ্মপুত্ৰ আদি অন্যতম। ছাত্ৰ নেতা তথা কংগ্ৰেছৰ ভলণ্টিয়াৰ ৰূপে ছাত্ৰ অৱস্থাতেই তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল। সৰ্বভাৰতীয় পৰ্যায়ত সমাজবাদী পাৰ্টি গঠনৰ সময়তেই অসমত হেম বৰুৱা, লক্ষ্যধৰ চৌধুৰী আদিৰ সৈতে নিবাৰণ বৰাই সমাজবাদী পাৰ্টীত যোগদান কৰে। ইয়াত তেওঁক ট্ৰেড ইউনিয়নৰ দায়িত্ব দিয়া হৈছিল। নিবাৰণ বৰা সৰ্বভাৰতীয় ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক আছিল। 1962 চনত তেওঁ এই ইউনিয়নৰ কাৰ্যবাহী সভাপতি হৈছিল। ৰেল ইউনিয়নৰ পৰা ওলাই আহি তেওঁ তেল শোধনাগাৰ আন্দোলনৰ সত্যাগ্ৰহ পৰিচালনা কৰে আৰু এই সত্যাগ্ৰহৰ ফলস্বৰূপেই নুনমাটিত গুৱাহাটী তেল শোধনাগাৰ আৰু বঙাইগাঁৱত বঙাইগাঁও তেল শোধনাগাৰ স্থাপিত হয়। 1960 চনত তেওঁ দলৰ সভাপতি হৈছিল। সেই সময়ত অসমীয়াৰ ওপৰত জোৰকৈ মাতৃভাষাৰূপে হিন্দী ভাষাক জাপি দিয়াৰ ৰাজনৈতিক অভিসন্ধি চলিছিল। ইয়াৰ প্ৰতিবাদত সমাজবাদী দলৰ আন্দোলনৰ ফলস্বৰূপে অসমীয়া ভাষাই ৰাজ্যভাষাৰূপে স্বীকৃতি লাভ কৰে। 1966 চনৰ খাদ্য আন্দোলনত অন্যান্য নেতাৰ সৈতে নিবাৰণ বৰায়ো শিৱসাগৰত জেল খাটিবলগীয়া হয়। 1978 চনত পূৰ্বাঞ্চলীয় লোক পৰিষদ গঠন হয় আৰু নিবাৰণ বৰা ইয়াৰ সভাপতি নিৰ্বাচিত হয়। তেওঁ অসমত হোৱা ছবছৰীয়া গণ আন্দোলনৰো অন্যতম হোতা আছিল।
নিবাৰণ বৰাদেৱৰ মৃত্যু হৈছিল 2005 চনৰ 6 জানুৱাৰী তাৰিখে। শ্ৰোতাসকল, আজিৰ পডকাষ্টৰ পৰা মই কিৰণ চন্দ্ৰনাথে বিদায় লৈছোঁ। আজিৰ খণ্ডত আমি কপিল দেৱ আৰু অসমৰ এজন বিখ্যাত সাংবাদিক ৰাজনীতিবিদ নিবাৰণ বৰাৰ বিষয়ে আগবঢ়ালোঁ, লগতে আগবঢ়ালোঁ এটি তৃতীয় গীত। আজিৰ খণ্ডৰ পৰা বিদায় লৈছোঁ। শুনি থাকিব আমাৰ পডকাষ্ট, লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। নমস্কাৰ।